হিতোপদেশ 22 অধ্যায়। পশুৰ ধনতকৈও হোৰ নাম মনোনীত কৰা, সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম। ধনী আৰু দৰিদ্ৰ লোক উভয়ে মাজত কোনো পাৰ্থক্য নাই, তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্তা জিহুৱা হয়। দূৰদৰ্শী লোকে বিপদ দেখা পায় আৰু নিজকে লুকুৱাই ৰাখে, কিন্তু অশিক্ষিত লোক আগুৱাই যায় আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়। জিহুৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি আৰু জীৱনলৈ সন্মান আনে। কুটিল লোকৰ পথত কাঁইট আৰু প্ৰবঞ্চনাৰ ফান থাকে। যিজনে নিজৰ আত্মা ৰক্ষা কৰে তেওঁ সেইবোৰ পৰা দূৰত থাকে। সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্ৰাপ্তবয়স্ক হলেও তেওঁ তাৰ পৰা ঘূৰি নাহিব। ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে, আৰু যিজনে ধাৰ লয় তেওঁ ধাৰ দিয়াজনৰ দাস হয়। যিজনে দুষ্টতাৰ গুটি সিঁচে তেওঁ সমস্যাৰ শস্য দাব, আৰু তেওঁ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ'ব। উদাৰ দৃষ্টিৰ লোক আশীৰ্বাদপ্ৰাপ্ত হ'ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে। নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ'ব, এনেকি বিৰোধ আৰু অপমানো নহ'ব। যিজনে শুদ্ধ হৃদয় ভাল পায় আৰু যাৰ কথা অমায়িক, তেওঁ বন্ধুৰ বাবে তেওঁৰ এজন ৰজা হ'ব। জিহুৱাৰ চকুৰে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে, কিন্তু তেওঁ বিশ্বাসঘাতকৰ কথা উৎখাত কৰে। এলেহুৱাই কয়, বাটত এটা সিংহ আছে, মুকলি ঠাইত মুখ বধ কৰিব। বিবিচাৰণী মুখ দ গাঁতৰ দৰে, যিকোনোৱে সেই গাঁতত পৰিব তেওঁ বিৰুদ্ধে জিহুৱাৰ ক্ৰোধ প্ৰজ্বলিত হ'ব। সন্তানৰ হৃদয়ত মূৰ্খতা আবদ্ধ হৈ থাকে, কিন্তু চেকনিৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে। নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰাজন বা ধনী লোকক দান দিয়াজন দৰিদ্ৰ হ'ব। জ্ঞানী লোকৰ কথা শুনা আৰু মনোযোগ দিয়া, আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিৱেশ কৰা, কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা আৰু যদি সেই সকলোবোৰ তোমাৰ ওঠত থাকে, তেনেহ'লে সেয়ে তোমাৰ বাবে সুখজনক হ'ব, সেয়ে তোমাৰ বিশ্বাস যাতে জিহুৱাত হ'ব পাৰে। মই আজি সেইবোৰ তোমাক শিকালো, এনেকি কেৱল তোমাকেই এই সকলো শিকালো। পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে মই তোমাৰ বাবে 30টা নীতিবচন লিখা নাইনে? তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালো, যাতে তোমাৰ পঠোৱাসকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা। দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নল'বা, কিয়নো তেওঁ দৰিদ্ৰ, বা দুৱাৰত থকা অভাৱী লোকক দমন নকৰিবা, কিয়নো জিহুৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যিসকলে তেওঁলোকৰ বস্তু কাঢ়ি লয় তেওঁলোকৰ জীৱন কাঢ়ি ল'ব। যিজনে ক্ৰোধেৰে শাসন কৰে তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়, নহ'লে তুমি তেওঁৰ আচৰণ শিকিবা আৰু তুমি নিজকে নিজে ফাণ্ডত পেলাবা। ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰাজনৰ দৰে নহ'বা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়। যদি ধাৰ খুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ'লে তোমাৰ হোৱা পাতি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব? তোমাৰ পিতৃয়ে স্থাপন কৰা পূবৰ সীমাৰ শিল নুগুচাবা। নিজৰ কামত নিপুণ থকা লোকক তুমি দেখিছানে? তেওঁ ৰজাৰ আগত থিয় হ'ব, তেওঁ সৰ্বসাধাৰণ লোকৰ আগত থিয় নহ'ব।